দ্বিতীয় বংশাৱলী এক অধ্যায়। চলোমনে গিবিয়োনত বলিদান কৰা তেওঁৰ ঐশ্বৰ্য। দাউদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে, আৰু তেওঁ ঈশ্বৰ জিহুৱাই তেওঁৰ লগত থাকি তেওঁ অতিশয় প্ৰভাৱশালী কৰিলে। পাছত চলোমনে গোটেই ইজৰাইলৰ সহস্ৰপতি, শতপতি, বিচাৰকৰ্তাসকলক আৰু সমূহ ইজৰাইলৰ মাজত থকা প্ৰতিজন মুখ্য লোকৰ সৈতে কথা ক'লে। পাছত চলোমন আৰু তেওঁৰ লগত থকা গোটেই সমাজ গিবিয়োনৰ ওখ ঠাইখনলৈ গ'ল, কিয়নো যিহুৱাৰ দাস মুচিয়ে মৰুপ্ৰান্তত নিৰ্মাণ কৰা ঈশ্বৰীয় সাক্ষাৎ কৰা তম্বুৰ সেই ঠাইতে আছিল। কিন্তু দাউদে কিৰিয়ত জিয়াৰিমৰ পৰা যিহুৱাৰ সেই নিয়ম চন্দুক সেই ঠাইলৈ আনিছিল, যি ঠাই তাৰ বাবে যুগুত কৰি থোৱা হৈছিল, কিয়নো তেওঁ তাৰ কাৰণে জেৰুচালেমত এটা তম্বু তৰি ৰাখিছিল। আৰু হুৰৰ নাতিয়েক উৰিৰ পুত্ৰ বছলেলে নিৰ্মাণ কৰা পিতলৰ যজ্ঞবেদীটো গিবিয়োনত যিহুৱাৰ আবাসৰ আগত আছিল, তাৰ ওচৰলৈকে চলোমন আৰু সমাজে সঘনে কথা সুধিবলৈ যায়। পাছত চলোমনে তালৈ উঠি গৈ সাক্ষাৎ কৰা তম্বুৰ ওচৰত থকা পিতলৰ যজ্ঞবেদীটোৰ ওপৰত জিহুৱাৰ আগত 1000 হোম বলি উৎসৰ্গ কৰিলে। সেয়ে ৰাতিয়ে ঈশ্বৰে চলোমনক দৰ্শন দি ক'লে, মই তোমাক কি বৰ দিম তাক খোজা। তাতে চলোমনে ঈশ্বৰক ক'লে, তুমি মোৰ পিতৃ দাউদক মহা অনুগ্ৰহ কৰিলা, আনকি তেওঁৰ পদত মোক ৰজা পাতিলা। এতিয়া হে ঈশ্বৰ জিহুৱা, তুমি মোৰ পিতৃ দাউদৰ আগত কোৱা বাক্য সিদ্ধ হওক, কিয়নো তুমি মাটিৰ ধূলিৰ নিচিনা অসংখ্য লোকসকলৰ ওপৰত মোক ৰজা পাতিলা। এতিয়া মই যেন সেই লোকসকলক চলাব পাৰোঁ, এইকাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া, কিয়নো তোমাৰ এই মহাজাতিৰ বিচাৰ কৰা কাৰ সাধ্য। তেতিয়া ঈশ্বৰে চলোমনক ক'লে, এইয়ে তোমাৰ মনত হৈছে যে তুমি কি ঐশ্বৰ্য, কি সম্পত্তি, কি মৰ্যাদা, যিসকলে তোমাক ঘীণ কৰে তেওঁলোকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ু নুখুজিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলোঁ, মোৰ এই প্ৰজাসকলক শাসন কৰিবৰ অৰ্থে বুদ্ধি আৰু জ্ঞান খুজিলা। এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে, আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য আৰু সন্মান হোৱা নাই, আৰু তোমাৰ পাছতো নহ'ব, এনে ধন, ঐশ্বৰ্য আৰু সন্মানো মই তোমাক দিম। পাছে চলোমনে গিবিয়োনত ওখ ঠাইত থকা সাক্ষাৎ কৰা তম্বুৰ আগৰ পৰা জেৰুচালেমলৈ আহিল আৰু ইজৰাইলৰ ওপৰত ৰাজত্ব কৰি থাকিল। পাছত চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক গোটালে। তেওঁ 1400 ৰথ আৰু 12000 অশ্বাৰোহী আছিল। তেওঁ সিহঁতক নানা ৰথ নগৰত আৰু আনকি ৰজাৰ লগত জেৰুচালেমতো ৰাখিলে। ৰজাই জেৰুচালেমত ৰূপ আৰু সোণক শিলৰ নিচিনা আৰু এৰছ কাঠক নিম্ন ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে। আৰু চলোমনৰ যি ঘোঁৰাবোৰ আছিল, সেই ঘোঁৰাবোৰ মিছৰৰ পৰা অনা, আৰু সেই ঘোঁৰাবোৰ ৰজাঘৰীয়া বেপাৰীহঁতে মূল্য দি যাকে যাকে আনে। আৰু মিছৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম 600 ছেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম 150 ছেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিটিয়া আৰু অৰামিয়া সকলো ৰজাৰ কাৰণেও এইবোৰ অনা হয়।